গুড মৰ্ণিং ষ্টুডেণ্টছ, মই তোমালোকৰ আগৰ ক্লাছত চক্ৰেটিছৰ ফিলচফি সম্পৰ্কে বা জ্ঞানতত্ত্ব সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ আৰু আজিৰ ক্লাছত মই হৈছিলোঁ সেই চক্ৰেটিছৰ জ্ঞানতত্ত্বৰ যে আমাৰটো গিভ এ ক্ৰিটিকেল এষ্টিমেশ্যন, কি কিখিনি দিশৰ পৰা তেওঁৰ জ্ঞানতত্ত্ব বা নৈতিক মতবাদ আমি গুৰুত্ব দিবলগীয়া, কোনখিনি দিশত সেই মতবাদৰ ভুল ত্ৰুটি আছে সেইখিনি আচলতে আমি চালি জাৰি চোৱাটো প্ৰয়োজন আছিলে। আৰু যি কি নহওক, চক্ৰেটিছৰ যি তিনিটা ষ্টেটমেণ্ট আমি প্ৰিভিয়াছ ক্লাছত ডিছকাছ কৰিছিলোঁ, ধৰা মনত আছেনে তোমালোকৰ সেইকেইটা? জ্ঞানেই সদগুণ, সদগুণেই জ্ঞান, ভাৰ্চু ইজ নলেজ, নলেজ ইন ভাৰ্চু, ভাৰ্চু কেন বি টট এণ্ড ভাৰ্চু ইজ ওৱান। এই আটাইকেইটা ষ্টেটমেণ্ট আলোচনাৰ পিছত আমি এটা কথা স্পষ্টভাৱে দেখিছোঁ যে চক্ৰেটিছে যদিও জ্ঞানৰ কথাৰে আৰম্ভ কৰিছিলে বা ৰিজন বা কনচেপ্টৰ কথা আৰম্ভ কৰিছিলে, তে কনচিকুৱেঞ্চ ইজ ৰিগাৰ্ডিং মৰেলিটি, তেওঁৰ মৰেলিটি বা নৈতিকতাৰহে বেছি গুৰুত্ব দিছিলে। আৰু শেষৰ পৰ্যায়ে আমি দেখিছোঁ যে যেতিয়াই তেওঁ সদগুণ একক বুলি কৈছে, সেইটোৰ পৰা সেইটোৰ ৰিজাল্ট হিচাপে আমি চক্ৰেটিছৰ যিটো শ্ৰেয় বা কল্যাণ বা গুডৰ ধাৰণা আমি সেইটো পাওঁ। এতিয়া দেখা গ'ল যে চক্ৰেটিছৰ এই তুমি নৈতিক মতবাদ বুলি কোৱা বা জ্ঞানৰ মতবাদ বুলি কোৱা যিয়ে নোকোৱা, এই মতবাদটোৰ পিছৰ পৰ্যায়ত বিভিন্ন দাৰ্শনিকৰ চিন্তাধাৰাত যথেষ্ট প্ৰভাৱ আছে। উদাহৰণস্বৰূপে আমি ইমিডিয়েট বা তাৎক্ষণিকভাৱে আমি এৰিষ্টটলৰ ওপৰত চক্ৰেটিছৰ যথেষ্ট প্ৰভাৱ আছে সেইটো আমি ক'ব পাৰোঁ। কিন্তু একেসময়তে মনত ৰাখিব লাগিব যে এৰিষ্টটলেই সেইজন মানুহ যি চক্ৰেটিছক আকৌ সমালোচনাও কৰিছিলে। আৰু যি কি নহওক, চক্ৰেটিছৰ এই নৈতিক মতবাদটো বা চক্ৰেটিছৰ মূল যি দাৰ্শনিক মত সেইটো কিন্তু বহুমুখী, তাৰ বিভিন্ন দিশ আমি পিছৰ পৰ্যায়ত দাৰ্শনিকসকলে আলোচনা কৰা দেখোঁ। বিশেষকৈ শ্ৰেয় সম্পৰ্কে বা গুড সম্পৰ্কে যি তেওঁৰ ধাৰণা, সেইখিনি পিছৰ পৰ্যায়ত আমি হেডনিজিমৰ কথা পাইছিলোঁ আগতে, সেই হেডনিজিমক যথেষ্ট প্ৰভাৱিত কৰিছে। আৰু মধ্যযুগৰ যিবিলাক মানে মেডিয়েভেল পিৰিয়ডৰ যিবিলাক নৈতিক মতবাদ, ডিফাৰেণ্ট ডিফাৰেণ্ট মৰেল ফিলচফি অৰ থিয়ৰিজ অৱ মেডিয়েভেল পিৰিয়ড ৱেৰ অলছ' ইনফ্লুয়েঞ্চ বাই চক্ৰেটিছ থিয়ৰি অৱ নলেজ অৰ থিয়ৰি অৱ ভাৰ্চু। ঠিক তেনেকৈ এৰিষ্টোপাছৰ নাম তোমালোকে শুনিছা, এৰিষ্টোপাছ, এপিকিউৰিয়ান, এইসকলৰ এথিকেল ফিলচফিত বা এথিকেল ভিউটো চক্ৰেটিছৰ যথেষ্ট প্ৰভাৱ আছিলে। কিন্তু এতিয়া কথা হ'ল কি, ইমানখিনি প্ৰভাৱ থকাৰ পিছতো, ইমানখিনি গুৰুত্ব ইন দ্য হিষ্ট্ৰী অৱ ফিলচফি থকাৰ পিছতো চক্ৰেটিছৰ দৰ্শনটোক বা চক্ৰেটিছৰ জ্ঞানতত্ত্ব বা সদগুণ তত্ত্বক আমি সমালোচনা কৰিব লগা হয় বা সমালোচনা কৰাৰ যথেষ্ট স্ক'প, দে আৰ চাম স্ক'পছ টু ক্ৰিটিচাইজ হিজ মৰেল থিয়ৰি অৰ এপিষ্টেমলজিকেল থিয়ৰি। তেনেকুৱা কেইটামান ধৰা সমালোচনা বা দোষ আমি ধৰা যদি চাওঁ, তেতিয়াহ'লে প্ৰথমেই দেখিম যে চক্ৰেটিছে প্ৰকৃতাৰ্থত প্ৰথমৰ পৰাই আমি আলোচনা কৰোঁতে দেখিছোঁ যে তেওঁ জ্ঞানৰ ওপৰত গুৰুত্ব দিছিল আৰু সেই জ্ঞানৰ কাৰণে তেওঁ বুদ্ধিৰ ওপৰত বেছি গুৰুত্ব দিছিল। আৰু সেই মুহূৰ্তত চক্ৰেটিছে পাহৰি গৈছিল যে সাধাৰণ মানুহৰ কথা, যে সাধাৰণ মানুহ সকলো সময়তে, সাধাৰণ মানে আমাৰ নিচিনা মানুহ সকলো সময়তে আমি বুদ্ধিৰ দ্বাৰা পৰিচালিত নহওঁ। ইচ এণ্ড এভৰি এক্ট অৰ বিহেভিয়াৰ কেন নট বি কণ্ট্ৰোল অৰ ডাইৰেক্টেড বাই ৰিজন। গতিকে সকলো সময়তে, আৰু আমি নিজৰ ক্ষেত্ৰতো দেখিছোঁ যে বহুত সময়ত আমি আৱেগ অনুভূতিৰ দ্বাৰা পৰিচালিত হওঁ, আমাৰ ব্যৱহাৰেই হওক বা আমাৰ কামেই হওক, কিন্তু সেই কথাটো চক্ৰেটিছে অভাৰলুক কৰিছিলে। আৰু এই মই এতিয়া যিটো কথা আলোচনা কৰিছিলোঁ, সেই ধৰণৰ মানে সমালোচনা বা ক্ৰিটিচিজিম বা ভুল প্ৰথমেই আঙুলিয়াই দেখুৱাইছিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটল। এৰিষ্টটলৰ কথাটো তোমাৰ জানা, মই অলপ আগতেও কৈছিলোঁ এৰিষ্টটলে সেইজন মানুহ যি চক্ৰেটিছৰ ভালখিনিও সম্পূৰ্ণৰূপে আলোচনা কৰিছিল আৰু বেয়াখিনিও সম্পূৰ্ণৰূপে আলোচনা কৰিছিল। তাৰপিছত আৰু এটা কথা আমাৰ চকুত পৰে যে চক্ৰেটিছে কৈছিলে যে মানুহে জানি শুনি বেয়া কাম নকৰে। মানে প্ৰথম যিটো ষ্টেটমেণ্ট চক্ৰেটিছৰ, ভাৰ্চু ইজ নলেজ, নলেজ ইজ ভাৰ্চু, তাতে মই এটা কথা আগৰ ক্লাছত কৈছিলোঁ যে হু ইজ নলেজেবল হি ইজ ভাৰ্চুৱাজ, এণ্ড হু ইজ ভাৰ্চুৱাজ হি ইজ নলেজেবল। মানে যিজন সদগুণী তেওঁ জ্ঞানী হ'বই আৰু জ্ঞানীজন সদগুণী হ'বই। গতিকে জ্ঞানী হোৱা মানেই তেওঁ বেয়া কাম কৰিব নোৱাৰে। টু ডু চামথিং ৰং, টু ডু চামথিং ভাইচ ইজ এগেইনষ্ট থিয়ৰিটিকেলি সেইটো সম্ভৱ নহয়। যে জ্ঞানী হোৱা মানে ইফ হি ইজ নলেজেবল হি কেনট কমিট ভাইচ, হি কমিট ৰং, হি কেনট ডু ৰং। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ বৰ্তমান অৱস্থাটো তুমি যদি চোৱা বা নিজৰ লাইফতো চোৱা বা সমাজৰ আইনখিনিত যিটো অইন দিশবিলাকতো যেতিয়া চকুত পৰে, তুমি দেখিবা যে মানুহে স্বইচ্ছাও বেয়া কাম কৰে। কেলকুলেটিভ মেথডতো মানুহে বেয়া কাম কৰে। গতিকে সেই ক্ষেত্ৰত আমি চক্ৰেটিছৰ ভিউটো কোনোপধ্যে মানে সৰ্বশুদ্ধ বুলি মানি ল'ব নোৱাৰোঁ। আনাদাৰ পইণ্ট, যিখিনি আমি নৈতিক নিয়ম বুলি কওঁ, সেই নৈতিক নিয়ম চক্ৰেটিছৰ দৰ্শনত আমি যদি দেখোঁ বা চাওঁ, তেতিয়াহ'লে দেখিম যে কোনো এজন ডুৱাৰে, কৰ্তাই, ইণ্টেনশ্যনেলি যিবিলাক কাম কৰে সেই কামখিনিৰ কাৰণে তেওঁৱেই মানে ৰেছপনচিবল। কিন্তু এনেকুৱা কথাও হয় যে কেতিয়াবা তেওঁ ইচ্ছাৰে সম্পাদন, স্বইচ্ছাই সম্পাদন যিখিনি কাম কৰে সেইখিনিক আমি সদায় উচিত বুলি ক'ব নোৱাৰোঁ। আমিতো কওঁ, মাজে মাজে কমেণ্ট দিওঁ, তেওঁ বেয়া কাম কৰিছে, তেওঁ অনুচিত কাম কৰিছে, তেনেকুৱাটো কওঁ। গতিকে তেনেকুৱা ছিটুৱেশ্যন যদি হয়, দেন উই কেনট এক্সপ্লেইন দ্য কনচেপ্ট লাইক মৰেল অব্লিগেশ্যন, নৈতিক বাধ্যবাধকতাৰ তেতিয়া কোনো অৰ্থই নাথাকিব আচলতে। যদি এজন কৰ্তাই স্বেচ্ছাই কাম কৰা, ইণ্টেনশ্যনেলি হোৱেন হি ডু চামথিং, হি হোৱেন হি ডাজ চামথিং ইণ্টেনশ্যনেল ডিড, অৰ হোৱেন হি ডাজ চাম বিহেভিয়াৰ, চাম ডিড ইণ্টেনশ্যনেলি, দেন হি ইজ অনলি ৰেছপনচিবল। কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ যে কেতিয়াবা কৰ্তাজনৰ সেই ইণ্টেনশ্যনটোৱেই তেওঁ কামটো উচিত অনুচিত সেইটো ডিটাৰমাইন নকৰে। গতিকে সেই ক্ষেত্ৰত আমি মৰেল অব্লিগেশ্যনৰ যিটো হেৰি, তোমালোকে এথিক্সৰ পেপাৰখনত সেইটো পাইছিলা, মৰেল অব্লিগেশ্যনৰ কোনো আচলতে মিনিঙেই এইখিনিত নাথাকিব। ঠিক তেনেকৈ আমি যদি অন্য ধৰণেও চাওঁ যে এই যিটো শ্ৰেয়ৰ ধাৰণা, শ্ৰেয়ৰ ধাৰণাটো চক্ৰেটিছৰ দৰ্শনত, কনচেপ্ট অফ গুড ইজ এ ইউনিভাৰ্চেল ওৱান। কিন্তু সেইটো যদি ইউনিভাৰ্চেল হয়, তেনেহ'লে ইট ইজ অৰিজিনেটেড ফ্ৰম ৰিজন। কিন্তু সেইটোৱেই যদি হ'বলৈ হয়, গতিকে সাধাৰণ মানুহৰ ক্ষেত্ৰত বা আমাৰ মানুহৰ জীৱনত যিখিনি আৱেগ, অনুভূতি, কামনা, বাসনাৰ কথা আছে, সেই কথাখিনিৰ কোনো আচলতে গুৰুত্ব নাথাকিব। গতিকে এনেধৰণে যদি আমি চাবলৈ যাওঁ, চক্ৰেটিছে আচলতে হিউমেন লাইফৰ বা মানৱ জীৱনৰ বা ছ'চাইটিৰ অনলি ৰেচনেল পাৰ্টটোতহে গুৰুত্ব দিছিলে, যিটো আমাৰ ইন্দ্ৰিয়ৰ লগত জড়িত, আৱেগ অনুভূতিৰ লগত জড়িত, ইচ্ছাৰ লগত জড়িত, তেনে সেই অংশটোত, মানৱ জীৱনৰে হওক, সমাজৰে হওক, অংশটোত তেওঁ কোনো গুৰুত্ব দিয়া তেনেকৈ নাছিলে।